আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছে অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। বাৰ অক্টোবৰত উপজিলাৰ কাম কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি জিলা আয়ুক্তৰ সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষী সাব্যস্ত ৰাকেশ পালক বিশেষ ন্যায়াধীশৰ আদালতৰ 14 বছৰৰ কাৰাদণ্ড, দোষী সাব্যস্ত আন 31 গৰাকীৰ শাস্তি ঘোষণা। অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ। আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস, কাজিৰঙা আৰু মানুহ ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণ সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচী। পেৰিছ অলিম্পিকত দেশৰ হৈ প্ৰথমটো পদক লাভ কৰা ভাৰতীয় শ্বুটাৰ মনু ভাকেৰক আজি সদনৰ হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অভিনন্দন। আৰু পুৰুষ আৰু মহিলা উভয় শাখাৰ 10 মিটাৰ এয়াৰ ৰাইফলত চূড়ান্ত পৰ্যায়ত উপনীত হলো পদক জয়ত ব্যৰ্থ ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল আৰু অৰ্জুন বাবুতা। পুৰুষৰ হকী গ্ৰুপ পৰ্যায়ত ভাৰত আৰ্জেণ্টিনাৰ খেল 1-1 গ'লেৰে ড্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটী লোকসভা ভৱনত আজিৰে পৰা দুদিনীয়াকৈ জিলা আয়ুক্ত সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে 2 অক্টোবৰত উপজিলাৰ কাম কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰে। এই অনুসৰি কামৰূপ জিলাত 2খন উপজিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপজিলাৰ কাম কাজসমূহ চলিব। একে সময়তে স্থায়ী কাৰ্যালয় নিৰ্মাণ কাৰ্য চলি থাকিব। আনহাতে উপজিলা কাৰ্যালয়ৰ পৰা লোক নিৰ্মাণ বিভাগে প্ৰস্তুত কৰা নক্সা সংশ্লিষ্ট জিলা উপায়ুক্তসকলক কাইলৈ সন্মিলনতে দেখুৱাব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আনহাতে উপজিলাৰ মহকুমাধিপতিসকলক 2 অক্টোবৰৰ পূৰ্বে প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰাৰ লগতে 15 আগষ্টৰ পূৰ্বে প্ৰয়োজনীয় সকলো আচবাববোৰ অস্থায়ী কাৰ্যালয়লৈ নিয়াৰো নিৰ্দেশ দিয়া হৈছে। আয়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইখনমান জিলাৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সংশ্লিষ্ট আয়ুক্তসকলক জিলাভিত্তিক বৈষম্য দূৰ কৰিবলৈ নিৰ্দেশ দিছে। আয়ুক্তসকলক সপ্তাহত এদিন ক্ষেত্ৰ পৰ্যবেক্ষণ আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈ যাবলৈও মুখ্যমন্ত্ৰীয়ে আহান জনায়। আনহাতে অতিৰিক্ত জিলা আয়ুক্তক সপ্তাহত দুদিন কাম কাজ চোৱা চিতা কৰাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। একে সময়তে দৈনিক 1/3 চৰকাৰী বিষয়াক জনসাধাৰণৰ মাজলৈ গৈ সমস্যাৰ বুজ লবলৈও মুখ্যমন্ত্ৰীয়ে আহান জনায়। প্ৰতি 15 দিনৰ মূৰত অভিভাৱক মন্ত্ৰীৰ সৈতে আয়ুক্তক ভিডিঅ' কনফাৰেন্সিঙৰ দ্বাৰা কাম কাজ সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক আহান জনাইছে। প্ৰয়োজন অনুসৰি অভিভাৱক মন্ত্ৰীক জিলা ভ্ৰমণৰ বাবে আয়ুক্তই দাবী কৰিব পাৰিব বুলিও এই সন্মিলনতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। একে সময়তে মুখ্যমন্ত্ৰীয়ে কয় যে ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিখন জিলাত নতুন আঁচনি ৰূপায়ণ কৰিব লাগিব আৰু ৰূপায়িত নোহোৱা পুৰণি কামসমূহ সমাধানৰ চেষ্টা কৰা হ'ব। 31 ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তৰ দায়িত্ব ল'ব পৰাকৈ প্ৰয়োজনীয় সকলো কাম কাজ কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে আহান জনায়। একেটা প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে আয়ুক্তসকলক কয় যে পঞ্চায়তত 3টাতকৈ অধিক উন্নয়ন খণ্ড হ'ব নোৱাৰিব। জিলা আয়ুক্তৰ সন্মিলনখনতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চৰকাৰী কাৰ্যসূচীত কেৱল নিৰামিষ খাদ্য ব্যৱহাৰৰ নিৰ্দেশ দিয়ে। ৰাজ্যিক অতিথিৰ বাহিৰে কোনো চৰকাৰী বিভাগে আমিষ আহাৰেৰে আপ্যায়ন কৰাটো বাধা আৰোপ কৰা হৈছে। এই সন্মিলনতে 8 আগষ্টত লক্ষীমপুৰত কেবিনেট বৈঠক হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰসংগতে এতিয়াৰে পৰা গুৱাহাটীৰ বাহিৰত কেবিনেট হোৱাৰ দিনা মন্ত্ৰীসকল একেটা সময়তে নাযাবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰীসকল নিৰ্দিষ্ট সময়ৰ অন্তৰত গ'লে যান বাহনৰ লগতে অন্য অসুবিধা নহয়। আনহাতে বেৰিকেড সাজি প্ৰতিবাদ ৰোধ কৰিব বিচাৰে সকলো সমস্যাৰ সমাধান নহয় বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া বেৰিকেড ৰখাৰ প্ৰয়োজন নাই। ৰাজ্যত VVIP ব্যৱস্থা আঁতৰোৱাৰ পোষকতা কৰি মুখ্যমন্ত্ৰীৰ কনভয়টো 10খনতকৈ অধিক গাড়ী থাকিব নোৱাৰিব বুলি তেওঁ প্ৰকাশ কৰে। এই সন্মিলনতে সিহঁতৰ বানত ক্ষতিগ্ৰস্তসকলক 12 আগষ্টত সাহায্য দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ক্ষতিগ্ৰস্ত গৃহ নিৰ্মাণৰ বাবে 1,20,000 টকা দিয়া হ'ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাহায্য প্ৰদানৰ 7 দিন পূৰ্বে মঞ্জুৰি পত্ৰ বিতৰণ কৰা হ'ব। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ 32 জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। এই অনুসৰি আদালতে ৰাকেশ কুমাৰ পালক দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ 4 গুৰুত্বপূৰ্ণ ধাৰাত দোষী সাব্যস্ত কৰি 14 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 2,00,000 টকাৰ জৰিমনা বিহিছে। একেদৰে আয়োগৰ প্ৰাক্তন সদস্য সামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলে 12 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 2,00,000 টকাকৈ জৰিমনা বিহা হৈছে। আনহাতে বক্ৰপথৰে চাকৰি মৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা 29 জন কৃষি উন্নয়ন বিষয়াক 4 বছৰকৈ কাৰাদণ্ড আৰু 10,000 টকাকৈ জৰিমনা বিহা হৈছে। উল্লেখযোগ্য যে কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰত বিশেষ ন্যায়াধীশৰ আদালতে যোৱা 22 জুলাইত ৰাকেশ কুমাৰ পালসহ 32 জনক দোষী সাব্যস্ত কৰিছিল। অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ দুপৰীয়া এই শপতগ্ৰহণ অনুষ্ঠিত হ'ব। কাইলৈ শপত ল'বলগীয়া লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। লক্ষ্মণ প্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাপ চন্দ কাটাৰীয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে। এই নিৰ্দেশ অনুসৰি অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে অসমসহ নখন ৰাজ্যৰ ৰাজ্যপাল নতুনকৈ নিযুক্তি তথা সালসলনি ঘটোৱা হৈছে। ৰাজ্যপাল গোলাপ চন্দ কটাৰীয়ে আজি ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপত গ্ৰহণ কৰায়। অধ্যাপক ডঃ ৰমগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে, ধনপতি ডেকাক ভট্টাদী বিশ্ববিদ্যালয় আৰু মানৱেন্দ্ৰ দত্ত চৌধুৰী ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে আজি শপত গ্ৰহণ কৰোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডঃ ৰমেশ পূৰ্বে তিনিওগৰাকী উপাচাৰ্যক অভিনন্দন জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী কাৰ্যকালৰ সফলতা কামনা কৰে। বিশ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যৰ কাৰ্যকাল অন্ত কৰাৰ পাছতে ডঃ মহন্তই কাৰ্যভাৰ গ্ৰহণ কৰিব। ডঃ মহন্তই 2021 চনৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ইফালে ভট্টাদী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত লোৱা ধনপতি ডেকাই তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰধান অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰা মানৱেন্দ্ৰ দত্ত চৌধুৰীয়ে অসম বিশ্ববিদ্যালয়ৰ গুৰু অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। দেশত স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ উদ্যমসমূহে এই পৰ্যন্ত 15,50,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহৰ অধীনত গ্ৰহণ কৰা পদক্ষেপৰ সহায়ত ষ্টাৰ্টআপসমূহে অনাগত সময়ত অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে যুৱ উদ্যমীসকলক আগবঢ়াই আনিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ঔদ্যোগিক বিকাশ আৰু অভ্যন্তৰীণ বাণিজ্য বিভাগে 30 জুন পৰ্যন্ত 1,40,803টা ষ্টাৰ্টআপক স্বীকৃতি দিছে বুলি লোকসভাত দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এটা লিখিত উত্তৰত প্ৰকাশ কৰে। তেওঁ কয় যে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়েও প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচীৰ অধীনত কৃষি বহিৰ্ভূত খণ্ডসমূহত উদ্যমিতাক উৎসাহিত কৰাৰ বাবে সাহায্য আগবঢ়াইছে। ইয়াৰ লগতে পৰম্পৰাগত কাৰুশিল্পী বা হস্তশিল্পী গ্ৰামীণ আৰু নগৰীয়া কৰ্মসংস্থাপনহীন যুৱক যুৱতীসকলকো ইয়াৰ দ্বাৰা নিয়োগৰ সুবিধা দিয়াৰ চেষ্টা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে আৰম্ভণিৰে পৰা 9,69,000ৰো অধিক ক্ষুদ্ৰ উদ্যোগক প্ৰান্তিক ৰাজসাহায্য কাৰ্যসূচীৰ অধীনত 25,500 কোটিতকৈ অধিক ধন প্ৰদানেৰে সহায় কৰা হৈছে। তদুপৰি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 79,00,000ৰো অধিক লোকক কৰ্মসংস্থাপনৰ সুবিধা দিয়া হৈছে বুলি তেওঁ কয়। অহা দুটা বিত্তীয় বৰ্ষত মন্ত্ৰালয়ে 1,60,000 নতুন উদ্যোগ প্ৰতিষ্ঠা কৰাৰ উপৰি 12,80,000ৰো অধিক লোকক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্য লৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে গ্ৰামীণ মন্ত্ৰালয়ে দীনদয়াল অন্তোদয় যোজনাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান ৰূপায়ণ কৰি গ্ৰামাঞ্চলৰ বহু লোকক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ পৰা ব্যৱসায়িক সুচলতাৰ লক্ষ্যৰে 55,000ৰো অধিক নীতিৰ ক্ষেত্ৰত সংস্কাৰ সাধন কৰিছে। আমাৰ 2024-25 বিত্তীয় বৰ্ষৰ বাজেটত এনডিএল কৰাৰ বিনিয়োগ সাধন কৰি চৰকাৰে দেশৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক বিদেশী পুঁজি বিনিয়োগৰ পথ প্ৰশস্ত কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।
लेकिन अब ऐसा नहीं।
FIR करना आसान नहीं।
आसान बन गया। अब पता नहीं जांच में कुछ हो भी रहा है या नहीं, अब पूरी जानकारी मिलेगी।
क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे? वो
माना जाएगा दोस्त।
छोड़ो कल की बातें, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नहीं आजादी, ये नहीं आजादी,
ये सुधारवादी हैं, नहीं है ये दंड प्रधार। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय, पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान, न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू, आजाद भारत अपने कानून।
বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয় অঞ্চলত বাঘ সংৰক্ষণ সন্দৰ্ভত সজাগতামূলক বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আজাদ অতীতত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কাজিৰঙাৰ 4 জন বনকৰ্মীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। চৌদ্দখন বাঘ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কাজিৰঙাৰ 4গৰাকী বনকৰ্মীয়ে নতুন দিল্লীত এই বঁটা গ্ৰহণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে বৰ্তমান উদ্যানখনত 104টা বাঘ থকাৰ কথা উল্লেখ কৰিছে। তেওঁ কয় যে চলিত বৰ্ষত 3টা ভাগত একেলগে বাঘ গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উদ্যান কৰ্তৃপক্ষে বাঘ গণনাৰ বাবে নিৰ্দিষ্ট কৰিডৰ বাছনি কৰি সংস্থাপন কৰা কেমেৰাত এই বৰ্ষত কাইলৈ ফটো লাভ কৰিছে। গণতান্ত্ৰিক পৰ্যটনৰ বাবে বিশেষ নাম থকা কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধিয়েও পৰ্যটন ক্ষেত্ৰখনৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিছে। একে সময়তে বাঘৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে জনাঞ্চললৈ বাঘ ওলাই অহাৰ সম্ভাৱনা ব্যক্ত কৰি এলেকাটোত উদ্যানৰ পৰা ওলাই যোৱা বাঘেৰে মানুহৰ সংঘাত দূৰ কৰিবৰ বাবে উদ্যান কৰ্তৃপক্ষে সজাগতামূলক অনুষ্ঠান পাতিব বুলিও সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভৈয়াপাৰ বনাঞ্চলৰ দিনজোৰা কাৰ্যসূচীৰে আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন কৰা হয়। ব্যাঘ্ৰ দিৱস উপলক্ষে চিত্ৰ প্ৰদৰ্শনী, বাঘ সংৰক্ষণ সন্দৰ্ভত আলোচনা চক্ৰৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে কাম কৰি যোৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত বিটিচিৰ বন বিষয়া সুমন মহাপাত্ৰ, প্ৰাক্তন ক্ষেত্ৰ সঞ্চালক হিৰণ্য শৰ্মাৰ লগতে কেইবাগৰাকী বন বিষয়া তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। লোকসভাত আজি 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আজি ৰাতিপুৱাই অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ বাবে দাবী জনায়। তেওঁ কয় যে এই সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্ৰাবৰ আঁচনি সন্দৰ্ভতো প্ৰশ্ন তোলে। শ্ৰীগান্ধীয়ে 2024-25 বৰ্ষৰ বাবেতো দেশৰ জনসংখ্যাৰ 73% সামৰি লোৱা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে কোনো উল্লেখযোগ্য প্ৰস্তাৱ দিয়া হোৱা নাই বুলি অভিযোগ তোলে। তেওঁ লগতে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ উত্থাপন কৰি এনেকাতলৈ যুৱ প্ৰজন্মৰ খেতি কৰে বুলি মন্তব্য কৰে। শ্ৰীগান্ধীয়ে ভাষণ চলি থকাৰ সময়তে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে নেতাগৰাকীয়ে সদনৰ অধ্যক্ষৰ মৰ্যাদা হানি কৰা বুলি কেইবাটাও মন্তব্য বিৰোধিত কৰে। আনহাতে গান্ধীয়ে উত্থাপন কৰা অগ্নিবীৰ আঁচনিৰ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই আঁচনি সম্পৰ্কত বিৰোধী দলৰ নেতাগৰাকীয়ে কেতবোৰ ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিছে আৰু তেওঁ এই সম্পৰ্কত সদনত আলোচনাৰ বাবে সাজু আছে। ইয়াৰ আগেয়ে সদনত আলোচনাত অংশগ্ৰহণ কৰি সমাজবাদী পাৰ্টীৰ নিৰ্মল যাদৱে শিক্ষাখণ্ডত বাজেটত আবণ্টন ধাৰাবাহিকভাৱে হ্ৰাস পাইছে বুলি মন্তব্য কৰে। তেওঁ কয় যে দেশৰ নিবনুৱাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। নেতাগৰাকীয়ে অগ্নিবীৰ আঁচনিক লৈ প্ৰশ্ন তোলাৰ লগতে জাতি পিয়ল প্ৰসংগ উত্থাপন কৰে। ইয়াৰ বিপৰীতে বিজেপিৰ সুৰেশ কুমাৰ কাশ্যপে কয় যে এইবাৰৰ বাজেটে দেশক উন্নয়নৰ ক্ষেত্ৰত নতুন গতি দিয়াৰ উপৰিও আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। দেশৰ 25 কোটি লোকক চৰকাৰে বিভিন্ন আঁচনিয়ে দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত জনসাধাৰণৰ বাবে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী শিবিৰ মুকলি কৰা হয়। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত নন্দিতা বৰুৱাই শিবিৰটো মুকলি কৰে। শিবিৰ মুকলি কৰি অতিৰিক্ত আয়ুক্তগৰাকীয়ে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট অৰ্থাৎ আধাৰ নম্বৰৰ সুবিধা ল'বলৈ ৰাইজক আহ্বান জনায়। তেওঁ কয় যে এই নম্বৰৰ জৰিয়তে যিকোনো ব্যক্তিৰ সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু নথি ডিজিটেল মাধ্যমেৰে সংলগ্ন হৈ থাকে। এই নম্বৰ থাকিলে চিকিৎসালয়লৈ যাওঁতে চিকিৎসা সম্পৰ্কীয় নথিসমূহ কঢ়িয়াই অনাৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰে বুলি তেওঁলোকে কয়। উল্লেখযোগ্য যে এই অস্থায়ী শিবিৰ আজিৰে পৰা 3 আগষ্ট পৰ্যন্ত প্ৰতিদিনে পুৱা 10:30 বজাৰ পৰা বিয়লি 3 বজালৈ মুকলি থাকিব। পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনা আজি ভাৰতীয় শ্বুটাৰ ৰণীতা সিংডাল 10 মিটাৰ এয়াৰ ৰাইফল মহিলাৰ চূড়ান্ত ৰাউণ্ডত পদক জয়ত ব্যৰ্থ হৈছে। ৰণীতা সিংডাল ফাইনেল ৰাউণ্ডত সপ্তম স্থানত থমকি ৰয়। একেদৰে 10 মিটাৰ এয়াৰ ৰাইফল পুৰুষ শাখাৰ ফাইনেলত ভাৰতৰ শ্বুটাৰ অৰ্জুন বাবুতাই চতুৰ্থ স্থানতে থমকি ৰয়। আনহাতে সৰবজিৎ সিঙৰ সৈতে মনু ভাকিৰৰ যুটিটোৱে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেশ্যন ৰাউণ্ডত খেলি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে। ইফালে আজি বিয়লি অনুষ্ঠিত হোৱা পুৰুষৰ হকীত ভাৰতে আৰ্জেণ্টিনাৰ বিৰুদ্ধে 1-1 গ'লেৰে ড্ৰ খেলিছে। পুৱাই পুৱাই গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হোৱা ভাৰতীয় হকী দলটো গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-2 গ'লৰ ব্যৱধানত জয়লাভ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই পেৰিছ অলিম্পিকত দেশৰ হৈ প্ৰথমটো পদক লাভ কৰা ভাৰতীয় শ্বুটাৰ মনু ভাকেৰৰ আজি সদনৰ হৈ অভিনন্দন জনায়। 2 অক্টোবৰ উপজিলাৰ কাম কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি জিলা আয়ুক্তৰ সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত দোষী সাব্যস্ত ৰাকেশ পালৰ বিশেষ ন্যায়াধীশৰ আদালতৰ 14 বছৰৰ কাৰাদণ্ড, দোষী সাব্যস্ত আন 31 গৰাকীৰো শাস্তিৰ পৰিমাণ ঘোষণা আৰু পুৰুষ আৰু মহিলা উভয় শাখাৰ 10 মিটাৰ এয়াৰ ৰাইফল চূড়ান্ত পৰ্যায়ত উপনীত হৈ পদক জয়ত ব্যৰ্থ ভাৰতীয় শ্বুটাৰ ৰণীতা সিংডাল আৰু অৰ্জুন বাবুতা। পুৰুষৰ হকীত গ্ৰুপ পৰ্যায়ত ভাৰত আৰ্জেণ্টিনাৰ খেল 1-1 গ'লেৰে ড্ৰ। আমাৰ এটা অঞ্চলৰ বাতৰি ইমানতে অন্ত পৰিল।